এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল এডিআৰইত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থবৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ। চিৰাং জিলাৰ বিজনীৰ ঠেংফাখৰী ফৌঠাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰু অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এডিআৰইত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছে। অনুষ্ঠানত ভাষণ দি শ্ৰীমণিৱন্ননে নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক শুভেচ্ছা জনায়। এডিআৰইত উত্তীৰ্ণ 6347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এডিআৰইত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677লৈ বৃদ্ধি পাব। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী ফৌঠাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভা 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হ'ব। দিনৰ 11:30 বজাত সপোনৰ পৰা গন্তব্য স্থানলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। বিয়লি 3:00 বজাত কবি সন্মিলন আৰু 4:30 বজাত বড়োসকলৰ সমসাময়িক আৰ্থ সামাজিক জীৱন অন্বেষণ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। সন্ধিয়া 6:00 বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কাইলৈ স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পৰহিলৈ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰী জিলাত প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক ডাঃ সবিতা দাস আৰু অতিৰিক্ত আয়ুক্ত ৰিপনজ্যোতি নাথে কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে। জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে 21 জানুৱাৰীলৈ চলিবলগীয়া এই অভিযানৰ অধীনত 15 বছৰ ঊৰ্ধৰ সকলো নাগৰিকক বিনামূলীয়াকৈ প্ৰতিষেধক দিয়া হ'ব। ধুবুৰীত 879,752 জন লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। শ্ৰীভূমি জিলাতো কালিৰে পৰা 15 বছৰৰ পৰা 65 বছৰৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়াৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰে পৰা তিনিদিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ্বোধন কৰা এই ভোগালী মেলাত ছিডলি, চিৰাং আৰু বড়ো বজাৰ খণ্ড উন্নয়ন এলেকাৰ 31টা আত্মসহায়ক গোটে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। জিলাখনৰ শাস্ত্ৰীনগৰ ভোগালী বিহু উদযাপন সমিতিয়ে এইবাৰ 45 ফুট উচ্চতাৰ মেজিক সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন থলুৱা খেল ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ ৰহমুৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপন আয়োজন কৰা হৈছে। গাঁওখনৰ যুৱকসকলে একত্ৰিত হৈ জাতীয় সাজপাৰ পিন্ধি একোখনকৈ খৰিৰ ভাৰ নৈৰ পাৰৰ পৰা মুকলি পথাৰলৈ আনি ভেলাঘৰ আৰু ভোজ ভাত খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। এইবাৰো সকলোৱে আনন্দ উল্লাসেৰে এই পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱাৰ ভাগত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ উদ্বোধন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই মহোৎসৱৰ বিষয়ে সবিশেষ জনাইছে আমাৰ চৰাইদেউ জিলাৰ সংবাদদাতাই।
আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ 2024। আমাৰ লগত উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, আমি তেওঁৰ পৰা জানিম।
পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে মৈদাম তৰ্পণ পূজা, পৰম্পৰাগত যি পূজা ভাগী হ'ল, লগতে আমাৰ বাণিজ্য মেলা উন্মোচন হ'ল, এটা খাদ্য মেলা উন্মোচন হ'ল, তাৰ পাছত বিভিন্ন কাৰ্যসূচী আছে। সন্ধিয়ালৈ এখনি সভা হ'ব, তাৰ পাছতেই সাংস্কৃতিক সন্ধিয়া আছে, আৰু অহাকালিলৈ বিভিন্ন ধৰণৰ খেলৰ কুইজ প্ৰতিযোগিতা, খেল চিত্ৰাংকন, এনেধৰণৰ কাৰ্যসূচীবিলাক আছে। সন্ধিয়ালৈ মুকলি সভা আছে, মুকলি সভাৰ পাছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। বিভিন্নজন শিল্পী আহিব, শিল্পীৰ দ্বাৰাই সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। শেষৰ দিনা প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, আৰু সাংস্কৃতিক শোভাযাত্ৰা বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, তাৰ পাছতে এখন ডাঙৰ মুকলি সভা হ'ব। সেই মুকলি সভাৰ পাছতেই সন্ধিয়ালৈ এখন সভা আহ্বান কৰা হৈছে।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। জাগীৰোডৰ জোনবিলৰ পাৰত অহা 22ৰ পৰা 24 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। 22 তাৰিখৰ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। সেইদিনাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 23 জানুৱাৰীৰ কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। অসমীয়া গদ্য সাহিত্যৰ জনক, সমাজ সংস্কাৰক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ পুণ্যতিথিত আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধা নিবেদন কৰিছে। শিক্ষা আৰু আধ্যামিক চিন্তা চেতনাৰে বৃহত্তৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিবলৈ প্ৰয়াস কৰা ভট্টদেৱৰ অমূল্য সৃষ্টিৰাজিয়ে অসমক চহকী কৰি থৈ গৈছে। কথাগীতা, কথা ভাগৱত, কথা ৰত্নাৱলী, হৰণ মল্লিকা, গুৰু বংশাৱলী আদি গ্ৰন্থ ৰচনাৰে তেওঁ অসমীয়া গদ্য সাহিত্যৰ ভেটি সুদৃঢ় কৰি গৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 শ্ৰীভূমি জিলা কৃষক পঞ্জীয়ন সন্দৰ্ভত জিলাখনৰ জিলা কৃষি বিষয়া শফিকুল ইছলামৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। শিৱসাগৰৰ বগীদলত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। চাইকেল আৰোহী জমিৰুদ্দিন আলী নামৰ লোকজনক ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। নিহত জমিৰুদ্দিন আলীৰ বয়স আছিল 68 বছৰ। এ ডি আৰি উত্তীৰ্ণ 4374গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তিপত্ৰ বিতৰণ। চিৰাং জিলাৰ বিজনীৰ ঠেংফাখৰি ফৌঠাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰু অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি।